والنازعات غرقا
শপত নির্মমভাবে উৎপটনকারীসকলৰ
والناشطات نشطا
শপত মৃদুভাৱে বন্ধনমুক্তকাৰীসকলৰ
والسابحات سبحا
শপত তীব্র গতিত সাঁতুৰি ফুৰাসকলৰ
فالسابقات سبقا
আৰু দ্ৰুত গতিত আগবাঢ়ি যোৱাসকলৰ
فالمدبرات امرا
তাৰপিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব তাক অনুসৰণ কৰিব পৰৱৰ্তী
কম্পনকাৰীয়ে
সেইদিনা কিছুমান হৃদয় ভয়ত সন্ত্ৰস্ত হ'ব সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ'ব
يقولون أئنا لمردودون في الحافرة
كيوتي قوي أمي أكو أغر أبوستالي أبوتي جامنة
أئذا كنا عظاما نخرة
جتي أمي تورنو بسورنو أستيت برنتهم
قالوا تلك إذا كرة خاسرة
كيوتي قوي جدي إيتوي هوي তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন
ইন্নামা হিয়া জাজৰাতুন ৱাহিদা
প্ৰকৃততে এইটো এটা মহা গৰ্জন মাত্ৰ
ফাইযা হুম বিছাহিৰা
তৎক্ষণাত ভূপৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ'ব
আল আতাকা হাদীছু মূসা
মূসাৰ ঘটনা সম্পৰ্কে তুমি অৱগত হৈছানে
إذ ناداه ربه بالواد المقدس طوى
جتيا تيور پوتي پالوكه تيو پوبيتو توا اوپتكات ماتي كويسيل
اذهب الى فرعون انه طغى
فرعون رسل لي جوا نيچي هي هيمالنگن كوريسه
فقل هل لك الى ان تزكى
এতেকে তাক কোৱা গৈ তুমি পবিত্ৰ হ'ব বিচৰানে আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথ প্ৰদৰ্শন কৰোঁ যাতে তুমি তেওঁক ভয়
কৰা
তাৰপিছত তেওঁ তাক মহানিদৰ্শন দেখুৱালে কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে তাৰ পিছত সি পিছফালে উভতি প্ৰতিভিযানত সচেষ্ট হল তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে
আৰু
কলে মই তোমালোকৰ সৰ্বোচ্চ
প্ৰতিপালক
অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে
ইন ফি যালিকা লাইবাৰাতাল লিমান ইখশা
নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত আছে শিক্ষা
আআনতুম আশাদু খালকান আমিস সামা বানাহা
তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰাটো কঠিন তেওঁ ইয়াক নিৰ্মাণ কৰিছে তেওঁ ইয়াৰ চালিখনক সু উচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে
আৰু
তেওঁ ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ
পোহৰ
তাৰ পিছত তেওঁ পৃথিৱীখনক বিস্তৃত বাসু উপযোগী কৰিছে তেওঁ তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি
আৰু
পৰ্বতসমূহক তেওঁ স্থাপন কৰিছে
এইবোৰ
হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱন উপকৰণ।
فَإِذَا جَاءَتِ الطَّامَّةُ الْكُبْرَى
আৰু যিদিনা মহাসংকট উপস্থিত হ'ব।
يَوْمَ يَتَذَكَّرُ الْإِنسَانُ مَا سَعَى
সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি বিগত দিনত কৰিছে।
وَبُرِّزَتِ الْجَحِيمُ لِمَنْ يَرَى
আৰু দৰ্শকসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ'ব।
فَأَمَّا مَنْ طَغَى
এতেকে যিয়ে সীমা লংঘন কৰে।
وَآثَرَ الْحَيَاةَ الدُّنْيَا
আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে।
فَإِنَّ الْجَحِيمَ هِيَ الْمَأْوَى
নিশ্চয় জাহান্নামেই হ'ব তাৰ আৱাসস্থল।
وَأَمَّا مَنْ خَافَ مَقَامَ رَبِّهِ وَنَهَى النَّفْسَ عَنِ الْهَوَى
আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ'বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে।
فَإِنَّ الْجَنَّةَ هِيَ الْمَأْوَى
নিশ্চয় জান্নাতেই হ'ব তাৰ আৱাসস্থল।
يَسْأَلُونَكَ عَنِ السَّاعَةِ أَيَّانَ مُرْسَاهَا
সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে নেকি যে ই কেতিয়া সংঘটিত হ'ব।
فِيمَ أَنْتَ مِنْ ذِكْرَاهَا
সেইটো আলোচনা কৰাৰ প্ৰকৃত জ্ঞান তোমাৰ আছেনে।
إِلَى رَبِّكَ مُنْتَهَاهَا
ইয়াৰ প্ৰকৃত জ্ঞান আছে কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰতহে।
إنما أنت منذر من يخشاها
جيئك ভয় করে তুমি কেবল তার ভাবে সতর্ককারীহে।
كأنهم يوم يرونها لم يلبثوا إلا عشية أو ضحاها
যিদিন সিহঁতে ইয়াক দেখিবলৈ পাব সেইদিনা সিহঁতৰ এইটো ধাৰণা হ'ব যে সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।